মথি অধ্যায় সোতৰ। তাৰ ছদিনৰ পাছত যীশুৱে পিতৰ য়াকুব আৰু তেওঁৰ ভায়েক জোহানক লগত লৈ তেওঁলোকে সৈতে এটা ওখ পৰ্বতৰ ওপৰলৈ নিৰলে উঠিল, আৰু তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। তাতে তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হ'ল। আৰু চোৱা, মচি আৰু এলিয়াই তেওঁৰে সৈতে কথোপকথন কৰি তেওঁলোকক দেখা দিলে। তাতে পিতৰে মাত লগাই যীশুক ক'লে,
হে প্ৰভু, ইয়াত থকা আমাৰ ভাল, আৰু আপোনাৰ ইচ্ছা হ'লে মই ইয়াত আপোনালৈ এটা, মচিলৈ এটা, এলিয়ালৈ এটা, এই তিনিটা পজা সাজোঁ।
তেওঁ এই কথা কওঁতেই চোৱা, এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে। আৰু চোৱা, মেঘৰ পৰা এইবাৰ
এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।
শিষ্যবিলাকে তাকে শুনি উবুৰি খাই পৰিল আৰু অতিশয় ভয় খালে। তাতে যীশুৱে ওচৰলৈ আহি তেওঁলোকক চুই ক'লে,
উঠা, ভয় নকৰিবা।
তেতিয়া তেওঁলোকে চকু তুলি অকল যীশুৰ বাহিৰে কাকো নেদেখিলে। পাছে তেওঁলোক পৰ্বতৰ পৰা নামোতেই যীশুৱে তেওঁলোকক আজ্ঞা দি ক'লে,
মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা নুঠালৈকে তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।
তেতিয়া তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
তেন্তে এলিয়া প্ৰথমে আহিব লাগে বুলি অধ্যাপকসকলে কিয় কয়?
তেওঁ উত্তৰ দি ক'লে,
এলিয়া আহি সকলোকে পুনৰ স্থাপন কৰিব হয়, কিন্তু মই তোমালোকক কওঁ, এলিয়া কেতিয়াবাই আহিল, আৰু তেওঁবিলাকে নিচিনি তেওঁক যি ইচ্ছা তাকেই কৰিলে। সেইদৰে তেওঁবিলাকৰ পৰাই মানুহৰ পুত্ৰইও দুখ পাব।
তেতিয়া জোহান বাপ্তাইজকৰ বিষয়ে তেওঁ এই কথা কৈছিল বুলি শিষ্যবিলাকে বুজিলে। পাছে তেওঁলোক লোকসমূহৰ ওচৰলৈ আহিলত এজন মানুহে তেওঁৰ ওচৰলৈ আহি তেওঁৰ আগত আঁঠুলৈ ক'লে,
হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক, কাৰণ সি আৱৰীয়া হৈ অতিশয় দুখ পাইছে, কিয়নো সি বাৰে বাৰে জুইত আৰু বাৰে বাৰে পানীত পৰে। পাছে মই আপোনাৰ শিষ্যবিলাকৰ ওচৰলৈ তাক আনিছিলোঁ, কিন্তু তেওঁলোকে তাক সুস্থ কৰিব নোৱাৰিলে।
তাতে যীশুৱে উত্তৰ দি ক'লে,
হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকিম, কিমান কাল তোমালোকক কৈম, তাক মৰিয়ালৈ আনা।
তেতিয়া যীশুৱে ভূতক দবিয়ালত সি তাৰ পৰা ওলাই গ'ল, আৰু সেই মুহূৰ্তৰে পৰা ল'ৰাটো সুস্থ হ'ল। তেতিয়া শিষ্যবিলাকে বিৰলে যীশুৰ ওচৰলৈ আহি সুধিলে,
আমিনো তাক কিয় খেদাব নোৱাৰিলো?
তাতে তেওঁলোকক ক'লে,
তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ মানুহ তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে এই পৰ্বতটোকে ইয়াৰ পৰা সৌ তালৈ যা বুলিলে সি যাব, আৰু তোমালোকলৈ একো অসাধ্য নহব।
পাছে তেওঁলোকে গালিল দেশত গোট খোৱা কালত যীশুৱে তেওঁলোকক ক'লে,
মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত সোধাই দিয়া হ'ব, আৰু তেওঁবিলাকে তেওঁক বধ কৰিব, পাছে তিনিদিনৰ দিনা তেওঁক তোলা হ'ব।
তাতে তেওঁলোক অতিশয় দুঃখিত হ'ল। পাছে তেওঁলোক কফাৰনাহুমলৈ আহিলত যিবিলাকে আধুলি তোলে তেওঁলোকে পিতৰৰ ওচৰলৈ আহি সুধিলে,
তোমালোকৰ গুৰুৱে আধুলিটো নিদিয়েনে?
তেওঁ ক'লে,
দিয়ে।
পাছে তেওঁ ঘৰত সোমাওঁতেই যীশুৱে আগেয়ে তেওঁক ক'লে,
হে চিমোন, পৃথিৱীৰ ৰজাবিলাকে মাচুল বা খাজনা কাৰ পৰা লয়? নিজৰ সন্তানৰ পৰা, নাইবা আন লোকৰ পৰা? তোমাৰ মনে কি ধৰে?
তেওঁ ক'লত,
আন লোকৰ পৰা।
যীশুৱে তেওঁক ক'লে,
তেনেহ'লে সন্তানবিলাক মুক্ত হৈ আছে, তথাপি আমি যেন তেওঁবিলাকৰ বিঘিনী নজন্মাওঁ। এই নিমিত্তে তুমি সাগৰলৈ গৈ বৰশী বোৱা, তাতে প্ৰথমে যি মাছ উঠে তাক ধৰি তাৰ মুখ মেলি এটকা ৰূপ পাবা, তাকে লৈ মোৰ আৰু তোমাৰ নিমিত্তে তেওঁলোকক দিয়াগৈ।